এয়া আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই নিৰূপমা বৰঠাকুৰ। নিৰ্বাচন আয়োগে অসমকে ধৰি দহখন ৰাজ্যৰ 37খন ৰাজ্যসভা আসনৰ বাবে নিৰ্বাচনী সূচী ঘোষণা কৰিছে। এই আসনকেইখনৰ বাবে অহা 26 ফেব্ৰুৱাৰীত অধিসূচনা জাৰি কৰা হ'ব আৰু ইচ্ছুক প্ৰাৰ্থীসকলে 5 মাৰ্চ পৰ্যন্ত মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। 6 মাৰ্চত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে 9 মাৰ্চ পৰ্যন্ত মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব। 16 মাৰ্চত নিৰ্বাচন অনুষ্ঠিত হ'ব। সেইদিনাখনেই বিয়লি 5 বজাত ভোটগণনা কৰা হ'ব। 20 মাৰ্চৰ ভিতৰত নিৰ্বাচন প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব। উল্লেখযোগ্য যে অসমৰ সাংসদ ভুৱনেশ্বৰ কলিতা, ৰামেশ্বৰ তেলী আৰু অজিত কুমাৰ ভূঞাৰ কাৰ্যকালৰ অহা 9 এপ্ৰিলত অন্ত পৰিব। সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত বিভিন্ন ৰাজনৈতিক দলে নিৰ্বাচন কেন্দ্ৰিক আলোচনা অব্যাহত ৰাখিছে। ৰাজনৈতিক দলসমূহৰ শীৰ্ষ নেতৃত্বৰ ৰাজ্যখনলৈ আগমনে তৎপৰতা বৃদ্ধি কৰিছে। দুদিনীয়া কাৰ্যসূচীৰে কালি অসমলৈ অহা বিজেপিৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে দলীয় কৰ্মীসকলৰ মনোবল বৃদ্ধি কৰাৰ উদ্দেশ্যে ডিব্ৰুগড়ত ৰাজ্যিক বিজেপিয়ে আয়োজন কৰা পৃষ্ঠা প্ৰমুখ সন্মিলনত ভাগ লয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে দলৰ শীৰ্ষ নেতাসকলে এই সন্মিলনত অংশগ্ৰহণ কৰে। ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ আৰু ধেমাজিকে ধৰি উজনি অসমৰ আটাইকেইখন জিলাৰ বিধায়কসকলৰ লগতে নিগম নিকায় আৰু দলীয় কৰ্মকৰ্তাসকলে এই সন্মিলনত অংশ লয়। অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত আৰু সেইবাবেই ৰাজ্যখনৰ ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধন কৰা হোৱা নাই বুলি মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে প্ৰকাশ কৰিছে। সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ পাছত কালি গুৱাহাটীত এখন সংবাদমেলত মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে এই কথা প্ৰকাশ কৰে।
जिस तरह हम अपने त्योहारों को उल्लास और श्रद्धा के साथ मनाते हैं और विशेष रूप से बिहू पर्व को जिस आस्था से मनाते हैं उसी तरह लोकतंत्र के इस महापर्व को भी उत्सव की तरह मनाएं। पिछले चुनावों में असम की वोटर टर्नआउट काफी सराहनीय रही। यह न केवल असम के लोगों के मजबूत लोकतांत्रिक मूल्यों को रेखांकित करती है बल्कि राज्य की समृद्ध लोकतांत्रिक परंपरा और विरासत को भी दर्शाती है। अपनी भागीदारी सुनिश्चित करें, जिम्मेदारी निभाएं और आगामी चुनावों में मतदान अवश्य करें।
ৰঙালী বিহুৰ কথা বিবেচনা কৰি ৰাজ্যৰ আসন্ন বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ব বুলি মুখ্য নিৰ্বাচন আয়ুক্ত শ্ৰীকুমাৰে প্ৰকাশ কৰিছে। বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ পাছত গুৱাহাটীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে কয় যে আয়োগে যথোপযুক্ত সময়ত বিধানসভা নিৰ্বাচনৰ সূচী ঘোষণা কৰিব। তেওঁ কয় যে অধিকাংশ ৰাজনৈতিক দলে এটা অথবা সৰ্বাধিক 2টা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ বাবে অনুৰোধ জনাইছে। ৰাজনৈতিক দলসমূহে লগতে বহাগ বিহুৰ পূৰ্বে নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ দাবী জনাইছে বুলি তেওঁ মন্তব্য কৰে। শ্ৰীকুমাৰে কয় যে ৰাজ্যত 5,75,000 লোকে এইবেলি প্ৰথমবাৰৰ বাবে ভোটদানৰ অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিব। ভোটগ্ৰহণ সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে ৰাজ্যত 31,486টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে। ইয়াৰে 27,711টা গ্ৰামাঞ্চলৰ আৰু 3,775টা নগৰ অঞ্চলৰ আটাইকেইটা ভোটগ্ৰহণ কেন্দ্ৰতে ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হ'ব বুলিও তেওঁ প্ৰকাশ কৰে। তেওঁ কয় যে 3,716টা কেন্দ্ৰ মহিলাই পৰিচালনা কৰিব। কোনো ভোটগ্ৰহণ কেন্দ্ৰত 1,200তকৈ অধিক ভোটদাতা নাথাকিব বুলিও তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত আজি শোণিতপুৰ, বিশ্বনাথ আৰু দৰং জিলাৰ মুঠ 6,561গৰাকী উদ্যোগীৰ মাজত প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণ কৰা হ'ব। এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আদি বিভাগৰ মন্ত্ৰী অশোক সিংহালেও অংশগ্ৰহণ কৰিব। আনহাতে এই আঁচনিৰ অধীনত কাইলৈ কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দি জিলাত মুঠ 7,273গৰাকী উদ্যোগীৰ মাজত প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণ কৰা হ'ব। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কালিৰে পৰা 4দিনীয়া কাৰ্যসূচীৰে ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্তৰ্জাতিক সাহিত্য উৎসৱ অনুষ্ঠিত হৈছে। দেশ বিদেশৰ 150জনৰো অধিক বিশিষ্ট লেখক, কবি, গৱেষক, সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা আৰু বুদ্ধিজীৱীয়ে এই সাহিত্য উৎসৱত অংশ লৈছে। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক জিতেন হাজৰিকাই আদৰণি ভাষণ দিয়া সাহিত্য উৎসৱত কালি পদ্মশ্ৰী সন্মানেৰে সন্মানিত বিশিষ্ট সাহিত্যিক কে এছ দৰ্জে থংচি উপস্থিত থাকে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।